Ea, agak bani. Badori Purisu, Porismita Dinye, Ita Pradhan Badori Humuse Pradhan Matri Narendra Modi, as the Andhra Pradeshor, Vijayanagaram Jilar, Bhogapuramon, Alluri Sitaram Raju, Antarastriya Biman Bandar Mukuli Kore Okhomot Kailor Lokopiyolor Pratham Projay Arambho Hobo. তৈল বিপণন কোম্পানীসমূহে আজি 19 কিলোগ্রাম ওজনৰ প্ৰতিটো ব্যৱহাৰিক চিলিণ্ডাৰৰ মূল্য প্ৰায় 200 টকা হ্ৰাস কৰিছে। দেশত যোৱা মাহত সামগ্ৰী আৰু সেৱা কৰ জিএছটি সংগ্ৰহ চকুত লগা ধৰণে বৃদ্ধি পাই 211,205 কোটি হৈছেগৈ আৰু কমনৱেলথ গেমছত ভাৰতে বৰ্তমানলৈকে 5টা সোণ, 12টা ৰূপ, 6টা ব্ৰঞ্জসহ মুঠ 23টা পদক অৰ্জন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰম জিলাৰ ভোগাপুৰমত গ্ৰীণফিল্ড আল্লুৰি সীতাৰাম ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মুকলি কৰে। 5,600 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে বিকশাই তোলা এই গ্ৰীণফিল্ড বিমানবন্দৰটো বছৰি 60 লাখ যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ নিৰ্মাণ কৰা হৈছে। বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল এছ আব্দুল নাজিৰ, মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু, উপ মুখ্যমন্ত্ৰী পৱন কল্যাণকে ধৰি অন্যান্য ব্যক্তিসকলে আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে বিমানবন্দৰৰ যাত্ৰী টাৰ্মিনেল ভৱন উদ্বোধন কৰে। তেওঁ লগতে বিমানবন্দৰটোত যাত্ৰীৰ বাবে থকা সা সুবিধাৰ পৰ্যালোচনা কৰে। সংশ্লিষ্ট বিষয়াসকলে তেওঁক বিমানবন্দৰৰ নক্সা, উন্নত প্ৰযুক্তি তথা ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়ে অৱগত কৰে। এই উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি উত্তৰ অন্ধ্ৰৰ বৰ্ণাঢ্য জনজাতীয় সংস্কৃতিক প্ৰতিফলিত কৰি 13,500ৰো অধিক জনজাতীয় মহিলাই পৰম্পৰাগত থিমছা নৃত্য পৰিৱেশন কৰে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে এখন ৰাজহুৱা সভাত অংশ লৈ বহুকেইটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। অসমত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। ইয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কাইলৈৰ পৰা 16 আগষ্টলৈ স্বগণনা কৰা হ'ব। জনসাধাৰণে se.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি অটিপিৰ জৰিয়তে লগ ইন কৰিব পাৰিব। ইয়াৰ পাছত নিজৰ জিলা আৰু স্থানীয় তথ্য বাছনি কৰি গৃহ আৰু পৰিয়াল সম্পৰ্কীয় তথ্য পূৰণ কৰিব পাৰিব। ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব লাগিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় সুৰক্ষিতভাৱে ৰখাটো প্ৰয়োজন। পৰৱৰ্তী সময়ত গণনাকাৰী বিষয়াসকলক এই স্বগণনা পৰিচয় প্ৰদান কৰিব লাগিব আৰু গণনাকাৰী বিষয়াসকলে তথ্যসমূহ নিশ্চিত কৰিব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। তৈল বিপণন কোম্পানীসমূহে আজি 19 কিলোগ্ৰাম ওজনৰ প্ৰতিটো ব্যৱসায়িক চিলিণ্ডাৰৰ মূল্য প্ৰায় 200 টকা হ্ৰাস কৰিছে। দিল্লীত ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নতুন মূল্য 2,734 টকা হোৱাৰ লগতে কলকাতাত 2,872.50 টকা হৈছে। একেদৰে মুম্বাইত প্ৰতিটো ব্যৱসায়িক চিলিণ্ডাৰৰ মূল্য 2,690.50 টকা আৰু চেন্নাইত 2,900 টকা হৈছে। ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ এই নতুন মূল্য আজিৰে পৰা কাৰ্যকৰী হৈছে। তৈল বিপণন কোম্পানীসমূহৰ এই সিদ্ধান্তই ৰেষ্টুৰা, ধাবা, হোটেল আদিকে ধৰি খাদ্য আৰু পানীয় ব্যৱসায়ৰ সৈতে জড়িত লোকসকলক সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। দেশত যোৱা মাহত সামগ্ৰী আৰু সেৱা কৰ জি এছ টি সংগ্ৰহ চকুত লগা ধৰণে বৃদ্ধি পাই 211,205 কোটি হৈছেগৈ। এই পৰিমাণ 2025 চনৰ জুলাইৰ 1,83,065 কোটি টকাৰ তুলনাত 15.4% অধিক। বিত্ত মন্ত্ৰালয়ে জাৰি কৰা প্ৰাৰম্ভিক তথ্য অনুসৰি যোৱা মাহত মুঠ ঘৰুৱা জি এছ টি ৰাজহ 1,44,695 কোটি টকা হয়। এই পৰিমাণ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত 10.1% অধিক। একেদৰে জুলাইত আমদানিৰ জৰিয়তে লাভ কৰা জি এছ টি 28.8% বৃদ্ধি পাই 66,511 কোটি টকা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি মহান স্বাধীনতা সংগ্ৰামী লোকমান্য বাল গংগাধৰ তিলকৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে লোকমান্য তিলক আছিল স্বাধীনতা আন্দোলনৰ এগৰাকী আদৰ্শ নায়ক। তেওঁ অনুপ্ৰেৰণামূলক আদৰ্শ আৰু অনন্য সাংগঠনিক দক্ষতাৰে ভাৰতৰ স্বাধীনতা সংগ্ৰামক নতুন দিক নিৰ্দেশনা দিছিল। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে লোকমান্য তিলকৰ দৰে মহান নেতাসকলে যুৱ প্ৰজন্মক স্বৰাজ স্থাপনৰ বাবে স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁৰ বলিষ্ঠ লিখনিসমূহো ব্ৰিটিছ শাসনৰ বিৰুদ্ধে শক্তিশালী উপাদান হিচাপে পৰিচিত হৈছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে লোকমান্য তিলকৰ জীৱন আৰু ব্যক্তিত্বৰ বিষয়ে আলোকপাত কৰি কয় যে সাংস্কৃতিক সচেতনতাৰ মাজেৰে তেওঁ জাতীয়তাবাদৰ বাবে সমন্বিত উৎসাহ যোগাই তুলিছিল, যিয়ে সকলো প্ৰজন্মৰ লোককে দেশৰ স্বাৰ্থ আগত বুলি পতিয়ন নিয়াবলৈ সমৰ্থ হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ৰাজৰ্ষী পুৰুষোত্তম দাস টেণ্ডনৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসিঙে কয় যে ৰাজৰ্ষী পুৰুষোত্তম দাস টেণ্ডনে ভাৰত স্বাধীনতা সংগ্ৰামৰ বিভিন্ন আন্দোলনত নেতৃত্ব দিছিল। মন্ত্ৰীগৰাকীয়ে কয় যে পুৰুষোত্তম দাসৰ অনুপ্ৰাণিতমূলক লেখাৰে সমাজক সচেতন কৰি তোলাৰ লগতে জাতিৰ বিবেক জগাই তুলিছিল। বেনিন গণৰাজ্যৰ ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত ভাৰতৰ অৰ্থনৈতিক সম্পৰ্ক সচিব সুধাকৰ দালিলাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে শ্ৰীদালেলাই ভাৰত আৰু বেনিনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। অনুষ্ঠানত সচিবগৰাকীয়ে দুয়োখন দেশে পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহৰ ক্ষেত্ৰত সহযোগিতাৰে কাম কৰি যাব বুলি উল্লেখ কৰে। স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে কালি জুডত দুটাকৈ সোণ, পুৰুষৰ জেভলিন থ্ৰত এটা ৰূপ আৰু এটা ব্ৰঞ্জ, ডেকাথলনত প্ৰথমটো ব্ৰঞ্জ আৰু বক্সিঙত 10গৰাকী খেলুৱৈৰ পদক নিশ্চিতকৰণেৰে অনবদ্য প্ৰদৰ্শন আগবঢ়ায়। লাভলিনা বৰগোহাঁই মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰে। লাভলিনাৰ লগতে ফাইনেলত প্ৰৱেশ কৰা আন কেইগৰাকী খেলুৱৈ হৈছে 51 কিলোগ্ৰাম শাখাত সাক্ষী চৌধুৰী, 54 কিলোগ্ৰাম শাখাত প্ৰীতি পাৱাৰ, 57 কিলোগ্ৰাম শাখাত জেচমিন লেম্বৰিয়া, 60 কিলোগ্ৰামত প্ৰিয়া গংগাস আৰু 70 কিলোগ্ৰামত অৰুন্ধতী চৌধুৰী। পুৰুষৰ বক্সিঙত 55 কিলোগ্ৰাম শাখাত যদুমণি সিং মাণ্ডেংবাং, 60 কিলোগ্ৰামত শচীন চিৱাছ, 80 কিলোগ্ৰামত অংকুশ পংগল আৰু 90+ কিলোগ্ৰামত নৰেন্দ্ৰ বিৰৱাল ফাইনেলত অৱতীৰ্ণ হ'ব। ইপিনে অস্মিতা দে আৰু হৰ সিঙে কমনৱেলথ গেমছত প্ৰথমবাৰৰ বাবে জুডোত ভাৰতৰ হৈ দুটাকৈ সোণৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। পুৰুষৰ জেভলিন থ্ৰত নীৰজ চোপ্ৰাই ৰূপৰ পদক আৰু য়াজবীৰ সিঙে ব্ৰঞ্জৰ পদক জয় কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদকজয়ীসকলক অভিনন্দন জনাইছে। প্ৰতিযোগিতাত এই পৰ্যন্ত ভাৰতে 5টা সোণ, 12টা ৰূপ, 6টা ব্ৰঞ্জসহ মুঠ 23টা পদক অৰ্জন কৰিছে। সশস্ত্ৰ সেনাবাহিনী আয়োজন কৰা 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ খেলসমূহ আজি গুৱাহাটীত আৰম্ভ হ'ব। ৰাজ্য চৰকাৰৰ সহযোগিতাত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত আজিৰ প্ৰথমখন খেলত ক্ৰমাগত দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে বড়োলেণ্ড এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে এছিয়াৰ আটাইতকৈ আৰু বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ খেল 5ম বাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে। ভাৰতৰ তন্বি শৰ্মাই টাইপে অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। 17 বছৰীয়া খেলুৱৈগৰাকীয়ে আজি ছেমি ফাইনেলত চীনা টাইপেৰ হুৱাং ইউ হছুনক 21-17, 21-11 পোনপটীয়া গেমত পৰাভূত কৰে। তন্বি ফাইনেলত ভিয়েটনামৰ থুই লিনহ গুৱেনৰ সন্মুখীন হ'ব। থুই লিনহ গুৱেনে ছেমি ফাইনেলত ভাৰতৰ আন এগৰাকী খেলুৱৈ উন্নতি হুদাক 15-21, 18-21 গেমত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰম জিলাৰ ভোগাপুৰমত আল্লুৰি সীতাৰাম ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ মুকলি কৰে। অসমত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। তৈল বিপণন কোম্পানীসমূহে আজি 19 কিলোগ্ৰাম ওজনৰ প্ৰতিটো ব্যৱসায়িক চিলিণ্ডাৰৰ মূল্য প্ৰায় 200 টকা হ্ৰাস কৰিছে। দেশত যোৱা মাহত সামগ্ৰী আৰু সেৱাকৰ জি এছ টি সংগ্ৰহ চকুত লগা ধৰণে বৃদ্ধি পাই 2,11,205 কোটি হৈছেগৈ আৰু কমনৱেলথ গেমছত ভাৰতে বৰ্তমানলৈকে 5টা সোণ, 12টা ৰূপ, 6টা ব্ৰঞ্জসহ মুঠ 23টা পদক অৰ্জন কৰিছে। এতিয়াৰ বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।